अभी बहुत है कोर।
हेलो,
यस
আপোনাৰ ভালনে খবৰ?
কোনে কৈছা?
এইবিলাক আমাৰ কথা হ'ল নহয়।
কোনে কৈছানো?
এই মই এজন বয়সস্থ মানুহে কৈছো দিয়া।
দিয়া কোৱাচোন।
এই আমাৰ এইবিলাক চৰকাৰখন কোন হ'ব? এই বিজেপি যাব, হেৰিব হ'ব না, এই কংগ্ৰেছ হ'ব?
এইগিলা একো নহয় বাবা, এখন এখন গোটেইখন ভাঙি পৰিব। এই মে' মাহতে ভাঙে নে জুলাই মাহতে ভাঙে, কোনোবা এটা দিনত গোটেইখন ভাঙি পৰিব। একোৱেই নাথাকে এইগিলা। মোৰ কথা শুনা, মই 7 বছৰৰ পৰা কৈ আছোঁ, এইখন নাথাকে, এই ডেম'ক্ৰেচি গণতন্ত্ৰ নাথাকে। এইবিলাক চব মিছাৰ ওপৰত গীতা পঢ়া, যদি গীতাত এটা শ্লোক আছে 16 অধ্যায়, অসত্যম প্ৰতিষ্ঠিতম, মানে অসত্যৰ ওপৰত প্ৰতিষ্ঠিত। হে জগদা হুৰণীশ্বৰম, এই পৃথিৱীত আৰু ঈশ্বৰ নাই। অপৰস্পৰ সম্ভূতম, মানে এই নিজৰ মাজতে মতা আৰু মাইকীৰ লগতে সংযোগ কৰি, কিম্মন্যত কাম হেতু কং, কাম ভাৱতে আচল, এটাং দৃষ্টিমৱস্থভ্য, এনেকুৱা দৃষ্টিভংগী দি, নষ্টাত মানুহ অল্পবুদ্ধা, এই আত্মাবোৰ নষ্ট হৈ গৈছে, প্ৰভৱন্তী কুকৰ্মাণ, সকলো বেয়া বেয়া কাম কৰি এই জগতখন ধ্বংস কৰিছে। সেইকাৰণে অসমীয়াত বুজাই দিছোঁ নহয়, অসমীয়াত বুজাই দিছোঁ, অসমীয়াত বুজাই দিছোঁ। 16 গোট বয়স কিমান হৈছে আগে কচোন? 75। এই চাৰি চাৰি মানুহৰ বয়স অনুপাতে অনুপাতে এটা এটা আশ্ৰম হয়। এই 75 বয়সত আচলতে সন্যাস ল'ব হোৱা নাই যদিও ব্ৰহ্মচাৰ্য ক্ৰছ কৰা হৈ গৈছে, হৈছে না? এই সময়ত নিজে ইয়াতে যে আহিছোঁ, কিয় আহিছোঁ, ক'ত যাম, এই আত্মাটো কি বস্তু, সেই আত্মাটোৰ উদগতিৰ কাৰণে চিন্তা কৰা উচিত। এই বাহিৰত কি হৈছে এইগিলা চোৱা উচিত নহয়, সেইগিলা চব পাহৰি যোৱা, সেইগিলা চব কি যি হৈছে হ'বা লাগে, তোমাৰ নিজৰ জীৱনত কি হৈছে এইটো চ। সেইকণতে মই মোৰ বয়স মাত্ৰ 60, তোমাৰ বয়স 75, কিন্তু মই তোমাক এইখিনি জ্ঞান কিয় দিব লগা হৈছে সেইকাৰণে মোৰ মনত বৰ দুখ লাগছে। মোৰ যদি এইখিনি জ্ঞান 60 বছৰ বয়সতে মই পাইছোঁ, এই তোমাক কোনে সিদ্ধাৰ্থ কথা ক'ব শিকিছে কচোন? তোমাক কোনোবাই মোক দিগদাৰি কৰিব লাগি ফোন কৰিছে নেকি? মই তোমাক কিন্তু বহুত ভালকৈ কৈছোঁ, তোমাৰ বয়স 75 বছৰ, মই তোমাক বৰ ভালকৈ কথাগিলা বুজিছোঁ, আৰু তুমি যদি বুজিবা নখোজা মই থৈ দিওঁ ফোনটো। শুনা, মোৰ 60 বছৰ হৈছে। হ'ব দিয়া, তুমি তোমাৰ বয়স 75, তুমি এইগিলা কথা যদি কৈছা, মোৰ লগত কথা পাতি তোমাৰ লাভ নাই, যোৱা, ধন্যবাদ, থৈছোঁ দিয়া।